Iya, akah bani. Baterir huite moi Pranita Devi. Itiar pradhan baterir humu hul. Pradhan Montri Narendra Modi aji dinor 11 bajat akah bani mon ki bat onusthanor jugedi dekh bidekhor srotaragot monor bhab byakto koribo. ব্রহ্মা অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনা বাহিনীৰ 5খন বিমান ভূমিকম্প প্ৰভাৱিত ম্যানমাৰৰ য়াংগুন আৰু নেপিডাউত উপস্থিত হৈছে। অসমৰ গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। মানৱ থক্কৰে বিশ্ব টেবুল টেনিছ ষ্টাৰ কণ্টেণ্ডাৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছে আৰু গুজৰাট টাইটানছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 36 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্যৰ সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে অনুষ্ঠানটোৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হ'ব। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডঃ কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দীক্ষাভূমি ভ্ৰমণ কৰি ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী ছত্তীশগড়ৰ বিলাসপুৰলৈ যাব। তাত তেওঁ 33,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব। ম্যানমাৰত অহা 7.7 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত নিহত লোকৰ সংখ্যা 1644লৈ বৃদ্ধি পাইছে। এই ভূমিকম্পত আহত লোকৰ সংখ্যাও 3408লৈ বৃদ্ধি পাইছে আৰু 139জন লোক সন্ধানহীন হৈ আছে। ভূমিকম্পৰ ফলত দেশখনৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ মাণ্ডলেত সৰ্বাধিক ক্ষতি হৈছে। ব্ৰহ্মা অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনা বাহিনীৰ 5খন বিমান ভূমিকম্প প্ৰভাৱিত ম্যানমাৰৰ য়াংগুন আৰু নেপিডাউত উপস্থিত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বিমানকেইখনে মানৱীয় আৰু দুৰ্যোগ সাহায্য সামগ্ৰী, অৰ্ধসামৰিক ক্ষেত্ৰ এম্বুলেন্স আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলক লৈ গৈছে। ভাৰত ম্যানমাৰৰ ৰাজধানীলৈ উদ্ধাৰ কৰ্মী প্ৰেৰণ কৰা প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলটো আজি মাণ্ডলেলৈ ৰাওনা হ'ব। এই দলটো ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত মাণ্ডলেত উপস্থিত হোৱা প্ৰথমটো উদ্ধাৰকাৰী দল হ'ব। ইয়াৰ পূৰ্বে বায়ুসেনাৰ C-130J শ্ৰেণীৰ বিমানেৰে হিন্দন ঘাটিৰ পৰা প্ৰায় 15 টন সাহায্য সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে দেশখনলৈ বিমান আৰু জাহাজেৰে 137 টন সামগ্ৰী প্ৰেৰণ কৰা হৈছে। ভাৰতীয় সেনাই ভূমিকম্প প্ৰভাৱিত ম্যানমাৰক তাৎক্ষণিকভাৱে মানৱীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে আৰম্ভ কৰা ব্ৰহ্মা অভিযানৰ অধীনত বিশেষ এটা চিকিৎসা কাৰ্যবাহিনীও নিয়োজিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে আগশাৰীৰ সত্যজিৎ ব্ৰিগেডৰ চিকিৎসা কৰ্মীৰ এটা 118জনীয়া দল নিয়োজিত কৰা বুলি প্ৰকাশ কৰিছে। এই অভিযানৰ অংশ হিচাপে ভাৰতীয় সেনাই ভূমিকম্পত আহত হোৱা লোকসকললৈ তাৎক্ষণিক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এটা 60খন বিচনাযুক্ত চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব। কেন্দ্ৰটোত জৰুৰীকালীন অস্ত্ৰোপচাৰ আৰু অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ ব্যৱস্থা থাকিব। ব্ৰহ্মা অভিযানে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু বসুধৈৱ কুটুম্বকম ভাৱনাত প্ৰতিফলিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বাণিজ্য আলোচনাৰ কালি সামৰণি পৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্যিক চুক্তি সম্পাদনৰ বাবে পৰস্পৰৰ বাবে লাভদায়ক পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত উভয় দেশে বুজাবুজিত উপনীত হ'ব লাগিব। আলোচনাকালত দুয়োপক্ষই শুল্ক হ্ৰাস কৰা, বিভিন্ন বাধা দূৰ কৰা আৰু যোগান শৃংখলা সুদৃঢ় কৰাকে ধৰি দ্বিপাক্ষিক বাণিজ্যিক সহযোগিতা ঘনিষ্ঠ কৰি তোলা সন্দৰ্ভত মত বিনিময় কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাৰ দুধনৈ আৰু কামৰূপ জিলাৰ বকুত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীৰ এই নিৰ্বাচনী সভাত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সভাপতি টংকেশ্বৰ ৰাভা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে। ইপিনে ছয়গাঁৱৰ দোলেডঙাত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলায়। গোৱালপাৰা জিলাৰ দ্বাৰকা, মাজদাখিলি, ডিৰমাজাখিলি আৰু দাৰিদুৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাত 36টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে 3টা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে 3গৰাকী প্ৰাৰ্থী জয়ী হৈছে। এই 36টা সমষ্টিৰ ভিতৰত 25টা সমষ্টি অনুসূচিত জনজাতি আৰু 6টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পৰিষদৰ 630টা ভোটগ্ৰহণ কেন্দ্ৰত 4,45,586গৰাকী ভোটাৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 2,16,181গৰাকী পুৰুষ আৰু 2,29,394গৰাকী মহিলা ভোটাৰ। 4 এপ্ৰিলত ভোটগণনা কৰা হ'ব। হামাছে গাজাত যুদ্ধবিৰতিৰ বাবে ইজিপ্ত আৰু কাটাৰে আগবঢ়োৱা নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে। হামাছৰ মুৰববী খলিল অল হায়াই কৈছে যে তেওঁলোকে দুদিন পূৰ্বে লাভ কৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানি লৈছে। তেওঁ লগতে ইজৰাইলে এই চুক্তি অৱহেলা নকৰে বুলি আশা প্ৰকাশ কৰিছে। প্ৰস্তাৱটোত হামাছে প্ৰতি সপ্তাহে 5গৰাকীকৈ ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এই প্ৰস্তাৱ লাভ কৰাৰ কথা নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়ত আন এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। ইপিনে ইজৰাইলে কালি গাজাত চলোৱা বিমান আক্ৰমণত কমেও 20জন পেলেষ্টাইনী নাগৰিকে প্ৰাণ হেৰুৱায়। ইজৰাইলৰ সেনাবাহিনীয়ে ৰাফা আৰু জেনিনাসহ দক্ষিণ গাজাত ইয়াৰ সুৰক্ষাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰাৰ কথা প্ৰকাশ কৰিছে। ভাৰতৰ মানৱ ঠক্কৰে বিশ্ব টেবুল টেনিছ ষ্টাৰ কণ্টেণ্ডাৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছে। ঠক্কৰে কালি চেন্নাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত পদক বিজেতা দক্ষিণ কোৰিয়াৰ লিম জং হুনক 3-2 ফলাফলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ঠক্কৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ আণ্ডে বেৰ্টলছ মেয়ৰক 3-2 ফলাফলত পৰাভূত কৰিছিল। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 36 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ছাই সুদৰ্শনৰ 63 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 196 ৰাণ সংগ্ৰহ কৰে। মুম্বাইৰ হৈ হাৰ্দিক পাণ্ডিয়াই 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 160 ৰাণহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ সূৰ্যকুমাৰ যাদৱে 28টা বলত 48 ৰাণ কৰে। গুজৰাটৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। বিয়লি 3:30 বজাত বিশাখাপট্টনমত হ'বলগীয়া প্ৰথমখন খেলত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। আই এছ এল ফুটবল প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত বেংগালুৰু ফুটবল ক্লাবে মুম্বাই চিটি ফুটবল ক্লাবক 5-0 গলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। খেলৰ প্ৰথমাৰ্ধৰ 9 মিনিটত সুৰেশ সিং ৱাংজামে বেংগালুৰুৰ হৈ প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পাছত এডগাৰ মেণ্ডেজে পেনাল্টিৰ সহায়ত দ্বিতীয়টো গ'ল দিয়ে। দলটোৰ হৈ দ্বিতীয়াৰ্ধত উইলিয়াম, সুনীল ছেট্টী আৰু জৰ্জ পেৰেৰা ডিয়াজে বাকী 3টা গল দিয়ে। 2টা পৰ্যায়ত হ'বলগীয়া ছেমিফাইনেলত বেংগালুৰু ফুটবল ক্লাব গোৱা ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেল দুখন 2 এপ্ৰিল আৰু 6 এপ্ৰিলত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ব্ৰহ্ম অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনা বাহিনীৰ 5খন বিমান ভূমিকম্প প্ৰভাৱিত ম্যানমাৰৰ য়াংগুন আৰু নেইপিডাওত উপস্থিত হৈছে। অসমৰ গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। মানৱ ঠক্কৰে বিশ্ব টেবুল টেনিছ ষ্টাৰ কণ্টেণ্ডাৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছে আৰু গুজৰাট টাইটানছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 36 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।